سبح لله ما في السماوات وما في الأرض وهو العزيز الحكيم.
আকাশ মণ্ডল আৰু পৃথিৱী যি যি আছে সেই সকলোবোৰে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী
প্ৰজ্ঞাময় ما ظننتم أن يخرجوا وظنوا أنهم مانعتهم حصونهم من الله فأتاهم الله من حيث لم يحتسبوا وقذف في قلوبهم الرعب يخربون بيوتهم بأيديهم وأيدي المؤمنين فاعتبروا يا أولي الأبصار.
أهل الكتاب সকলৰ মাজৰ যিসকলে কুফৰি কৰিছিল তেওঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাস ভূমিৰ পৰা বিতাড়িত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ'ব আৰু সিহঁতেও ভাবিছিল যে সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব, কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আজাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতুৱাই নিজৰ ঘৰ দুৱাৰ ধ্বংস কৰিলে। এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল, তোমালোকে উপদেশ গ্ৰহণ
কৰা। كتب الله عليهم الجلاء لعذبهم في الدنيا ولهم في الآخرة عذاب النار.
আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসন দণ্ড লিপিবদ্ধ নকৰিলহেঁতেন তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতে বেলেগ কোনো শাস্তি বিহিলেহেঁতেন আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।
ذلك بأنهم شاقوا الله ورسوله ومن يشاق الله فإن الله شديد العقاب.
এইটো এই কাৰণে যে নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু যিয়ে আল্লাহৰ বিৰুদ্ধাচৰণ কৰিব তেন্তে সি জানি থোৱা উচিত নিশ্চয় শাস্তি প্ৰদানত আল্লাহ অতি
কঠোৰ।
তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমেই যাতে তেওঁ ফাচিকসকলক লাঞ্ছিত কৰিব পাৰে।
اللَّهُ عَلَى رَسُولِهِ مِنْهُمْ فَمَا أَوْجَفْتُمْ عَلَيْهِ مِنْ خَيْلٍ وَلَا رِكَابٍ وَلَكِنَّ اللَّهَ يُسَلِّطُ رُسُلَهُ عَلَى مَن يَشَاءُ وَاللَّهُ عَلَى كُلِّ شَيْءٍ قَدِيرٌ.
আৰু আল্লাহে সিহঁতৰ অৰ্থাৎ ইহুদীসকলৰ পৰা তেওঁৰ ৰাসূলক ফাই হিচাপে যি ধন সম্পদ অৰ্পণ কৰিছে তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা, বৰং আল্লাহে তেওঁৰ ৰাসূলসকলক যাৰ ওপৰত ইচ্ছা কৰে কৰ্তৃত্ব প্ৰদান কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
الله على رسوله من أهل القرى فلله وللرسول ولذي القربى واليتامى والمساكين فلله وللرسول ولذي القربى واليتامى والمساكين وابن السبيل كي لا يكون دولة بين الأغنياء منكم وما آتاكم الرسول فخذوه وما نهاكم عنه فانتهوا واتقوا الله إن الله شديد العقاب
الله এই জনপদৰ অধিবাসীসকলৰ পৰা তেওঁ ৰাসূলক ফাই হিচাপে যি ধন সম্পদ প্ৰদান কৰিছে সেয়া হৈছে আল্লাহৰ বাবে আৰু ৰাসূলৰ বাবে আৰু আত্মীয় স্বজনৰ বাবে ইয়াতীমসকল আৰু মিসকিনসকলৰ বাবে লগতে মুসাফিৰসকলৰ বাবে যাতে ধন সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশীলসকলৰ মাজতেই আৱৰ্তন কৰি নাথাকে ৰাসূলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা তোমালোকে বিৰত থাকা লগতে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি
কঠোৰ يبتغون فضلا من الله ورضوانا وينصرون الله ورسوله أولئك هم الصادقون
اي خمپت خي حقل دوردر محاضر الباب جي حقلت نزار غر دوار الپرا আৰু সা সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্ট অম্বেষণ কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলক সহায় কৰে তেওঁলোকে হৈছে সত্যবাদী
والذين تبوأوا الدار والإيمان من قبلهم يحبون من هاجر إليهم ولا يجدون في صدورهم حاجة مما أوتوا ويؤثرون على أنفسهم ولو كان بهم خصاصة ومن يوق شح نفسه فأولئك هم المفلحون
আৰু তেওঁলোকৰ বাবেও যিসকলে মহাজিৰসকলৰ আগমনৰ আগৰ পৰাই এই নগৰীত বসবাস কৰি আছে আৰু ইমান আনিছে তেওঁলোকে তেওঁলোকৰ ওচৰলৈ হিজৰত কৰি অহা মানুহবিলাকক ভাল পায় আৰু মহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে তেওঁলোকেই হৈছে সাফল্যমণ্ডিত
والذين جاءوا من بعدهم يقولون ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان ولا تجعل في قلوبنا غلا للذين آمنوا ربنا إنك رؤوف رحيم
আৰু তেওঁলোকৰ পিছত যিসকল আহিছে তেওঁলোকে কয় হে আমাৰ প্ৰতিপালক আমাক আৰু আমাৰ পূৰ্বে ইমান পোষণ কৰা আমাৰ ভাতৃসকলক তুমি ক্ষমা কৰি দিয়া আৰু যিসকলে ইমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা হে আমাৰ প্ৰতিপালক নিশ্চয় তুমি চেনেহীল পৰম দয়ালু
ألم تر إلى الذين نافقوا يقولون لإخوانهم الذين كفروا من أهل الكتاب لئن أخرجتم لنخرجن معكم ولا نطيع فيكم أحدا أبدا وإن قوتلتم لننصرنكم والله يشهد إنهم لكاذبون
তুমি মুনাফিক সকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহিলে কিতাব সকলৰ মাজৰ পৰা যিসকলে কুফুৰি কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, তোমালোকে যদি বহিষ্কৃত হোৱা তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম, আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰোঁ, আৰু তোমালোকৰ লগত যুদ্ধ হলে নিশ্চয় আমি তোমালোকক সহায় কৰিম। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে নিশ্চয় সিহঁত হৈছে ঘূৰ মিছলীয়া।
لئن أخرجوا لا يخرجون معهم ولئن قوتلوا لا ينصرونهم ولئن نصروهم ليولن الأدبار ثم لا ينصرون
প্রকৃততে যদি সিহঁত অর্থাৎ ইহুদীসকল বহিষ্কৃত হয় তেন্তে ইহঁতে অর্থাৎ মুনাফিকসকলে কেতিয়াও সিহঁতৰ সৈতে দেখ টেক নকৰিব, আৰু সিহঁতৰ লগত যুদ্ধ কৰা হলে ইহঁতে কেতিয়াও সিহঁতক সহায় নকৰিব, আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈও আহে তেন্তে নিশ্চয় পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিব, তাৰ পিছত সিহঁতে কোনো সহায় নাপাব।
لأنتم أشد رهبة في صدورهم من الله ذلك بأنهم قوم لا يفقهون
প্রকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি, কাৰণ সিহঁত হৈছে এটা জ্ঞান বুদ্ধ নথকা সম্প্ৰদায়।
لا يقاتلونكم جميعا الا في قرى محصنه او من وراء جدر باسهم بينهم شديد تحسبهم جميعا وقلوبهم شتى ذلك بأنهم قوم لا يعقلون
সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা দুৰ্গ প্ৰাচীৰৰ আঁৰ লৈহে কৰিব। সিহঁত পাৰস্পৰিক বিৰোধিতাত প্ৰচণ্ডভাৱে লিপ্ত, তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবি আছা কিন্তু সিহঁতৰ অন্তৰসমূহত কোনো মিল নাই, কারণ সিহঁত হৈছে এটা নির্বোধ সম্প্রদায়।
কামাসালিল লাযিনা মিন ক্বাবলিহিম ক্বারিবান যাকু ওয়া বালা আমরিহিম ওয়া লাহুম আযাবুন আলীম
ইহঁত সেই সকল লোকৰ দৰে যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
كمثل الشيطان إذ قال للإنسان اكفر فلما كفر قال إني بريء منك قال إني بريء منك إن
ইহঁত হৈছে চয়তানৰ দৰে যি মানুহক কয় কুফুৰি কৰা, তাৰ পিছত যেতিয়া সি কুফুৰি কৰে তেতিয়া সি কয় তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই বিশ্ব জগতৰ প্ৰতিপালক আল্লাহক ভয় কৰোঁ।
فكان عاقبتهما أنهما في النار خالدين فيها وذلك جزاء الظالمين
ফলত সিহঁত উভয়ের পরিণাম হব জাহান্নাম, তাত সিহঁত চিরস্থায়ী হব, আর এইটাই হয়েছে জালিমসকলের প্রতিদান।
ইয়া আইয়ুহা আল্লাযীনা আমানু ইত্তাকুল্লাহা ওয়ালতানযুর নাফসুম মা কদ্দামাত লিগাদিন ওয়াত্তাকুল্লাহ ইন্নাল্লাহা খাবীরুম বিমা তা'মালুন
হে ইমানদার সকল, তোমালোকে আল্লাহর তাকওয়া অবলম্বন করা, আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে অহাকালীৰ বাবে সি কি প্ৰেৰণ কৰিছে, লগতে তোমালোকে আল্লাহক ভয় কৰা, তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।
ওয়ালা তাকুনু কাল্লাযীনা নাসুল্লাহা ফাআনসাহুম আনফুসাহুম ওলাইকা হুমুল ফাসিকুন।
তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতে হৈছে ফাসিক।
لا يستوي أصحاب النار وأصحاب الجنة أصحاب الجنة هم الفائزون
জাহান্নামৰ অধিবাসীসকল আৰু জান্নাতৰ অধিবাসীসকল কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
لو أنزلنا هذا القرآن على جبل لرأيته خاشعا متصدعا من خشية الله وتلك الأمثال نضربها للناس لعلهم يتفكرون
جدي أمي أي قرآن خنو কোন পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন। আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰোঁ মানুহৰ বাবে যাতে সিহঁতে চিন্তা গৱেষণা কৰে।
হুৱাল্লাহু আল্লাযী লা ইলাহা ইল্লা হুৱা আলিমুল গায়বি ওয়াশ-শাহাদাতি হুৱাল রহমানুর রহিম।
তেওঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয় সম্পৰ্কে প্ৰজ্ঞাত। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু।
হুৱাল্লাহু আল্লাযী লা ইলাহা ইল্লা হুৱাল মালিকুল কুদ্দুসুস সালামুল মুমিনুল মুহাইমিনুল আজিজুল জাব্বারুল মুতাকাব্বির সুবহানাল্লাহি আম্মা ইউশরিকুন।
তেওঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁই অধিপতি, মহাপবিত্ৰ, শান্তিৰ উৎস, ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপ্ৰক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা আল্লাহ পবিত্ৰ তথা মহান।
والله الخالق البارئ المصور له الأسماء الحسنى يسبح له ما في السماوات والأرض وهو العزيز الحكيم।
الله হইছে সৃষ্টিকর্তা, উদ্ভাবনকর্তা, আকার আকৃতি দানকারী, সর্বোত্তম নামসমূহ কেবল তেওঁরই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।